চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
তোমাকে প্রার্থিছো আজি, কাতরে মাতিছো আজি, আমি প্রভু যিশু। যিশু তোমাকে প্রার্থিছো আজি, কাতরে মাতিছো আজি, আমি প্রভু যিশু। তুমি সৃজিছিলা যোন বেলি তৰা, ইয়াৰ কাষলৈ মোক যিশু তুমি আহা। তুমি সৃজিছিলা যোন বেলি তৰা, ইয়াৰ কাষলৈ মোক যিশু তুমি আহা। যিশু তোমাকে প্ৰাৰ্থিছো আজি, কাতরে মাতিছো আজি, আমি প্রভু যিশু। যিশু তোমাকে প্রার্থিছো আজি, কাতরে মাতিছো আজি, আমি প্রভু যিশু। তুমি আহিছিলা এই জগতলৈ, আমাৰ সকলোকে জীৱন দিবলৈ তুমি আহিছিলা। এই জগতলৈ আমাৰ সকলোকে জীৱন দিবলৈ প্ৰেমৰ কথা বৰ্ণাই নপৰেও হোৱা দিছো তুমি চিৰদিনে মোৰ। তোমাৰ প্ৰেমৰ কথা বৰ্ণাই নপৰেও হোৱা দিছো তুমি চিৰদিনে মোৰ। যিছু তোমাকে প্ৰাৰ্থিছো আজি কাতৰে মাতিছো আজি আমি প্ৰভু যীশু, প্ৰভু যীশু, প্ৰভু যীশু, প্ৰভু যীশু।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰোঁ পৰমপিতা পৰমেশ্বৰে আপোনাক ভালে কুশলে ৰাখিছে। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেতিয়াহ'লে আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে যে আজিৰ অনুষ্ঠানত আমি বাইবেলৰ আন এখন পুস্তকৰ পৰা অধ্যয়ন কৰিম, কাৰণ যোৱা অনুষ্ঠানত আমি বাইবেলৰ এখন পুস্তকৰ অধ্যয়নৰ সামৰণি মাৰিছিলোঁ, নহয় জানো? এনেদৰে বাইবেলৰ গোটেই 66খন পুস্তকৰ অধ্যয়ন আমি কৰিম। আপুনি যদি ধৈৰ্য ধৰি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি যায় তেতিয়াহ'লে গোটেই বাইবেল শাস্ত্ৰখন আপুনি অধ্যয়ন কৰিব পাৰিব আমাৰ এই ভক্তিবচন অনুষ্ঠানৰ জৰিয়তে। এটা কথা আমি সকলোৱে স্বীকাৰ কৰিব লাগিব যে আমি বাইবেল পঢ়িলে কেইখনমান বিশেষ বিশেষ পুস্তক পঢ়ি ভাল পাওঁ। গোটেইখন বাইবেল মন দি পঢ়িবলৈ আমি প্ৰায়ে সময় নলওঁ। আপুনি বাৰু গোটেইখন বাইবেল আগতে কেতিয়াবা অধ্যয়ন কৰিছেনে? যদি কৰিছে খুব ভাল কথা, আপুনি এই অনুষ্ঠান শুনি আৰু অধিক ভাল পাব। আৰু যদিহে এতিয়ালৈকে গোটেইখন বাইবেল অধ্যয়ন কৰা নাই তেন্তে এই সুবিধা নেহেৰুৱাব, বিশেষ কষ্টও কৰিব নালাগে। সদায় কেৱল আমাৰ এই অনুষ্ঠানলৈ মন দি শুনিলেই হ'ল কেৱল আধা ঘণ্টাকৈ সময়। আৰু এনেকৈ শুনি গ'লে আৰু কেইটামান বছৰৰ ভিতৰতেই গোটেইখন বাইবেল আপুনি অধ্যয়ন কৰা হৈ যাব। কিবা কথা অধিককৈ বুজিব খুজিলে, কিবা জানিব খুজিলে আমালৈ চিঠি এখন মাত্ৰ লিখিব, আমি আপোনাক সহায় কৰিবলৈ সাজু আছো। আমি এই কথাও মনত ৰাখিব লাগিব যে বাইবেলৰ প্ৰতিখন পুস্তকেই গুৰুত্বপূৰ্ণ। ঈশ্বৰে এই 66খন পুস্তক বাইবেলত এনেই ৰখা নাই, বিশেষ বিশেষ উদ্দেশ্যতহে গোটেই 66খন পুস্তক ঈশ্বৰে বাইবেলত ৰাখিছে। গতিকে গোটেই 66খন পুস্তকতেই আমি গুৰুত্ব দি অধ্যয়ন কৰা উচিত নহয় জানো? প্ৰত্যেকখন পুস্তকৰ মাজেৰেই আমি কিবা নহয় কিবা এটা লাগতিয়াল কথা শিকিব পাৰোঁ। তদুপৰি পুৰণি নিয়মৰ কথাবোৰ বুজি ল'লেহে নতুন নিয়মৰ কথাবোৰ বুজাত আমাৰ অধিক সুবিধা হয়। সেইবাবে আমি বাৰে বাৰে কওঁ আমাৰ এই ভক্তিবচন অনুষ্ঠান শুনিবলৈ নাপাহৰিব। গোটেইখন বাইবেল অধ্যয়ন কৰাৰ এই সোণালী সুযোগ নেহেৰুৱাব। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই অনুষ্ঠান শুনি এতিয়ালৈকে কেনে পাইছে? অনুগ্ৰহ কৰি আজি এই দুষাৰিমান লিখি পঠিয়াওকচোন। আপোনাৰ পৰা চিঠি এখন পালে আমি নথৈ আনন্দিত হ'ম। প্ৰিয় শ্ৰোতা, গোটেইখন বাইবেল অধ্যয়ন কৰাৰ এই সোণালী সুযোগ নেহেৰুৱাব বুলি আকৌ এবাৰ কৈছোঁ। এতিয়া আহক আমি আচল কথালৈ ঘূৰি আহোঁ। আজিৰ অনুষ্ঠানত আমি এখন নতুন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছোঁ আৰু এই পুস্তকখন হৈছে বাইবেলৰ পুৰণি নিয়মৰ দ্বিতীয় ৰাজাৱলী। কিন্তু তাৰ আগতে আহকচোন প্ৰিয় শ্ৰোতা, চুটিকৈ প্ৰাৰ্থনা কৰোঁ। হওক, স্বৰ্গত থকা আমাৰ অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ আগবাঢ়িছো পিতা। তোমাৰ বাক্যৰ পৰা তুমি আমাক আমাৰ প্ৰয়োজন অনুসাৰে বিশেষভাৱে কথা কোৱা। তোমাৰ স্পষ্ট মাত আমাৰ প্ৰত্যেককে শুনিবলৈ দিয়া, যাতে তোমাৰ অপাৰ কৰুণাৰ কথা আমি সকলোৱে বুজি পাব পাৰোঁ আৰু আমাৰ নিজৰ নিজৰ জীৱনত সেই মহৎ প্ৰেম, সেই অপাৰ কৰুণা আশীৰ্বাদ আমি লাভ কৰিব পাৰোঁ। এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আমি এতিয়া দ্বিতীয় ৰাজাৱলী পুস্তকখনৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছো। প্ৰথম ৰাজাৱলীৰ ঘটনাবোৰৰ লগত এই দ্বিতীয় ৰাজাৱলী পুস্তকৰ ঘটনাবোৰৰ সংযোগ আছে। দুয়োখন পুস্তক আচলতে এখন পুস্তকৰ নিচিনাকৈ পঢ়িব পাৰি। এই দুয়োখন পুস্তকেই ইতিহাসমূলক পুস্তক। এই পুস্তক দুখনৰ লিখক কোন স্পষ্টকৈ যদিও আমাক কোৱা হোৱা নাই, কিন্তু সাধাৰণতে জিৰিমিয়া ভাৱবাদীকেই এই পুস্তক দুখনৰ লিখক বুলি ধৰা হয়। অৱশ্যে আচল লিখক পবিত্ৰ আত্মা ঈশ্বৰহে। ঈশ্বৰে বিভিন্ন ব্যক্তিক অনুপ্ৰাণিত কৰি বাইবেলৰ বিভিন্ন পুস্তকসমূহ লিপিবদ্ধ কৰোৱাইছিল বুলি আমি বাৰে বাৰে উল্লেখ কৰি আহিছো। এই দুয়োখন পুস্তকৰ মাজেৰে ইছৰাইল ৰাজ্যৰ ৰাজনৈতিক ইতিহাসৰ বিৱৰণ আমি পাওঁ। ইছৰাইলৰ প্ৰথম ৰজা আছিল চৌল, তাৰ পাছত ডায়ুদ। প্ৰথম ৰাজাৱলী পুস্তকখনত আমি পঢ়িবলৈ পাওঁ যে ইছৰাইল ৰাজ্যখন দুভাগত ভাগ হ'ল, যিহুদা আৰু ইছৰাইল। দ্বিতীয় ৰাজাৱলী পুস্তকত আমি পঢ়িবলৈ পাম গোটেই ইছৰাইলীয় লোকবিলাকৰ ৰাজ্যৰ পতনৰ কথা। আমি যদি দুয়োখন পুস্তকক একেলগে চাওঁ তেন্তে গোটেই ঘটনাৰ আৰম্ভণি হৈছে ৰজা চৌলৰ পৰা আৰু সামৰণি পৰিছে বাবিল দেশৰ ৰজাৰ বিৱৰণৰ পৰা। এই বাবিল দেশৰ ৰজাই ইছৰাইলীয় লোকবিলাকক পৰাস্ত কৰি বন্দী কৰি নিছিল। ইছৰাইলীয় লোকে ৰজা বিচৰা কথা আমি পঢ়িবলৈ পাইছিলোঁ প্ৰথম চমুৱেল পুস্তকত। অনিচ্ছা স্বত্বেও ঈশ্বৰে তেওঁলোকক এজন ৰজা দিছিল। সেই ৰজা আছিল চৌল। আৰু তেনেদৰেই ইছৰাইলৰ ৰাজতন্ত্ৰৰ আৰম্ভণি হৈছিল প্ৰথম চমুৱেল পুস্তকত। আৰু এই দ্বিতীয় ৰাজাৱলী পুস্তকত আমি দেখিম যে এই ৰাজতন্ত্ৰ ধ্বংস হৈ গৈছে। ঈশ্বৰৰ শাসন নিবিচাৰি মানুহৰ শাসন বিচৰা ইছৰাইল জাতিয়ে নিজৰ অপৰাধৰ শাস্তি ভোগ কৰা আমি এই পুস্তকত দেখা পাওঁ। আহক এতিয়া আমি বাইবেলৰ পৰা চাই যাওঁ। দ্বিতীয় ৰাজাৱলীৰ প্ৰথম অধ্যায় উলিয়াই লওকচোন। পুৰণি নিয়মৰ 425 নম্বৰ পৃষ্ঠাত এই পুস্তকখন পাব। এই প্ৰথম অধ্যায়ত আমি অহজিয়া ৰজাৰ বিষয়ে পঢ়িবলৈ পাওঁ। প্ৰথম ৰাজাৱলী পুস্তকৰ 22 নম্বৰ অধ্যায়ৰ 51 নম্বৰ পদত এনেদৰে লিখা আছে, যিহুদাৰ যিহুচাফত ৰজাৰ ৰাজত্বৰ 17 বছৰত আহাবৰ পুত্ৰ অহজিয়াই চমৰিয়াত ইছৰাইলৰ ওপৰত 2 বছৰ ৰাজত্ব কৰিলে। অৰ্থাৎ অহজিয়া ৰজাৰ ৰাজত্বৰ আৰম্ভণিৰ কথা আমি প্ৰথম ৰাজাৱলী পুস্তকতেই পাইছিলোঁ। এই দ্বিতীয় ৰাজাৱলী পুস্তকৰ প্ৰথম অধ্যায়টো আৰম্ভ হৈছে এই অহজিয়া ৰজাৰ কাহিনীৰে। আহক এতিয়া আমি বাইবেলৰ পৰা পঢ়ি যাওঁ প্ৰথম আৰু দ্বিতীয় পদ। আহাবৰ মৃত্যুৰ পাছত মোৱাবে ইছৰাইলৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰিলে আৰু অহজিয়া চমৰিয়াত থকা নিজৰ ঘৰৰ ওপৰ কোঠালীৰ খিৰিকী দুৱাৰেদি পৰি নৰিয়া হ'ল। তাতে তেওঁ কেইজনমান দূত পঠাই দি এই কথা ক'লে, যোৱা, এই নৰিয়াত মই জিম নে নিজিম তাক ইক্ৰুণৰ দেৱতা বালজবুৰৰ গুৰিত সোধাগৈ। আহাব ৰজাৰ মৃত্যুৰ পাছত পুতেক অহজিয়া ৰজা হ'ল। তেওঁৰ ঘৰ আছিল চমৰিয়াত। অহজিয়া ৰজাই ওপৰ কোঠালীৰ পৰা পৰি বেয়াকৈ আঘাত পাইছিল। কি কাৰণে পৰিল আমি ক'ব নোৱাৰোঁ, হয়তো মদ পান কৰি একেবাৰে মতলীয়া হৈ আছিল বা আন কিবা কাৰণতো পৰিব পাৰে। কিন্তু ইয়াত আন এটা কথাহে আমি বিশেষভাৱে মন কৰিব লাগে, সেইটো হৈছে অহজিয়া ৰজাই জানিব খুজিলে তেওঁ সুস্থ হ'বনে নহয়, আৰু সেই কথা জানিবলৈ তেওঁ ইক্ৰুণৰ দেৱতা বালজবুৰৰ ওচৰলৈ দূত পঠিয়াব ওলাইছে। জীৱিত ঈশ্বৰ জিহুৱাৰ ওচৰলৈ যাবলৈ এৰি অহজিয়া ৰজাই এই অপদেৱতাৰ ওচৰলৈহে দূত পঠিয়াইছে। অহজিয়াৰ মাক আছিল ইজেবল, আৰু এই ইজেবলৰ কুকাৰ্যৰ কথা আমি ইতিমধ্যে পঢ়ি আহিছো প্ৰথম ৰাজাৱলী পুস্তকত। এই ইজেবলে ঈশ্বৰ জিহুৱাৰ সেৱা নকৰি অপদেৱতাবোৰৰ সেৱা পূজা কৰিছিল। অহজিয়াও মাকৰ দ্বাৰা প্ৰভাৱিত হৈ সেই অপদেৱতাবোৰকেই বিশ্বাস কৰিছিল বুলি আমি ইয়াত বুজি পাওঁ। অহজিয়াই এই কাৰ্য কৰি ঈশ্বৰ জিহুৱাক পোনে পোনে প্ৰত্যাহ্বান জনোৱাৰ নিচিনা হৈছে। তেতিয়া ঈশ্বৰে কি কৰিলে চাওক 3 আৰু 4 নম্বৰ পদ। কিন্তু জিহুৱাৰ দূতে তিছবিয়া এলিয়াক ক'লে, তুমি উঠি চমৰিয়াৰ ৰজাৰ দূতবিলাকৰ লগত সাক্ষাৎ কৰিবলৈ গৈ সিহঁতক কোৱা, ইছৰাইলৰ মাজত জানো ঈশ্বৰ নাই যে তোমালোকে ইক্ৰুণৰ দেৱতা বালজবুৰৰ গুৰিত সুধিবলৈ গৈছা? এতেকে জিহুৱাই এই কথা কৈছে, তুমি যি খাটত উঠি পৰি আছা তাৰ পৰা আৰু নানামিবা, কিন্তু অৱশ্যে মৰিবা। তাতে এলিয়া গ'ল। এলিয়া ভাৱবাদীয়ে কৰা কামবোৰৰ এইটো এটা শেষ কাম আছিল। এলিয়াই অহজিয়া ৰজাই বাল জবুৰৰ ওচৰলৈ পঠোৱা সেই দূতবোৰক লগ ধৰি এই কথা জনাই দিলে যে অহজিয়া কেতিয়াও নাবাচে, সেই বেমাৰতেই মৰিব। পাঁচ আৰু ছয় নম্বৰ পদ। পাছে দূতবিলাক ৰজাৰ ওচৰলৈ উভতি গলত তেওঁ সিহঁতক সুধিলে, কিয় উভতি আহিলা? তাতে সিহঁতে তেওঁক ক'লে, এজন মানুহে আমাৰ লগত সাক্ষাৎ কৰিবলৈ আহি আমাক ক'লে, যি ৰজাই তোমালোকক পঠালে তোমালোকে তেওঁৰ ওচৰলৈ উভতি গৈ তেওঁক কোৱা, যীহোৱাই এই কথা কৈছে, ইছৰাইলৰ মাজত জানো ঈশ্বৰ নাই যে তুমি ইক্ৰোনৰ দেৱতা বাল জবুৰৰ গুৰিলৈ সুধিবলৈ মানুহ পঠাইছা, এতেকে তুমি যি খাটত উঠি পৰি আছা তাৰ পৰা আৰু নানামিবা, কিন্তু অৱশ্যে মৰিবা। দূতকেইজনে ৰজাৰ আগত এলিয়াই কোৱা কথাখিনিকেই জনাই দিলে। সাত আৰু আঠ নম্বৰ পদ। তাতে ৰজাই সিহঁতক সুধিলে, যি মানুহে তোমালোকৰ লগত সাক্ষাৎ কৰিবলৈ আহি সেই কথা কৈছিল সেইজন কি ৰকম মানুহ? সিহঁতে উত্তৰ দিলে, তেওঁ নোমাল কাপোৰ লোৱা মানুহ আৰু তেওঁৰ কঁকালত ছালৰ টঙালী বন্ধা আছিল। তাতে ৰজাই ক'লে, তেওঁ তিজবিয়া এলিয়া। ইয়াতে আমি এলিয়া ভাওবাদীৰ শাৰীৰিক বৰ্ণনা পাওঁ। দূতকেইজনে চিনি পোৱা নাছিল, কিন্তু বৰ্ণনাৰ পৰাই ৰজাই চিনি পালে। ন আৰু দহ নম্বৰ পদ। পাছে ৰজাই পঞ্চাছজন সেনাই সৈতে পঞ্চাছৰ সেনাপতি এজনক তেওঁৰ ওচৰলৈ পঠাই দিলে। তাতে তেওঁৰ ওচৰলৈ উঠি গ'ল। তেতিয়া চোৱা, এলিয়া পৰ্বতৰ টিঙত বহি আছিল। তেওঁ এলিয়াক ক'লে, হে ঈশ্বৰৰ মানুহ, ৰজাৰ হুকুম, নামি আহা। তাতে এলিয়াই পঞ্চাছৰ সেনাপতিক উত্তৰ কৰি ক'লে, শুনা, যদি মই ঈশ্বৰৰ মানুহ হওঁ তেন্তে আকাশৰ পৰা অগ্নি নামি তোমাক আৰু তোমাৰ পঞ্চাছজন সেনাক গ্ৰাস কৰক। তেতিয়া আকাশৰ পৰা অগ্নি নামি তেওঁক আৰু তেওঁৰ পঞ্চাছজন সেনাক গ্ৰাস কৰিলে। আপোনাৰ নিশ্চয় মনত আছে যে অহজিয়া ৰজাৰ মাক ইজেবলে এলিয়া ভাওবাদীক বধ কৰিবলৈ বিচাৰিছিল, কিন্তু বধ কৰিব পৰা নাছিল। গতিকে অহজিয়া ৰজায়ো বুজি পালে যে তেওঁ যেনে তেনে সেই এলিয়া ভাওবাদীক ধৰাই আনিব লাগিব। এলিয়া ভাওবাদী অতি ব্যতিক্ৰম চৰিত্ৰৰ মানুহ আছিল। আন আন মানুহৰ নিচিনাকৈ তেওঁ আপোচ কৰা বিধৰ লোক নাছিল। মৰণলৈ ভয় নকৰি জীৱিত আৰু প্ৰকৃত ঈশ্বৰ যীহোৱাৰ হকে থিয় হৈছিল। যেতিয়া স্বয়ং ৰজায়েই ঈশ্বৰক পিঠি দি অপদেৱতাৰ সেৱা পূজা কৰাত মত্ত হৈছিল, সেই সময়ত ঈশ্বৰ যীহোৱাৰ হকে অকলে থিয় হ'বলৈ সাহস কৰাটো কম কথা নহয়। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীকেই বিশেষভাৱে কোৱা হৈছে, তোমালোক জগতৰ অনুৰূপ নহবা, ৰোমিয়া বাৰ অধ্যায় দুই পদ। জগতৰ চিন্তাধাৰা সদায় ঈশ্বৰৰ বিৰুদ্ধে যায়। মানুহে সদায় সংখ্যাগৰিষ্ঠ লোকৰ পিছে পিছে গৈ ভাল পায়। আন মানুহবোৰে যি কৰে তাকে কৰিবলৈ ইচ্ছা কৰে। সকলোৱে যি কথা সঁচা বুলি বিশ্বাস কৰে সেই কথাকেই সঁচা বুলি মানিব খোজে। কিন্তু বেছিভাগ মানুহে কোনো এটা কথা মানিলেই সেই কথা ভাল হ'ব বুলি কোনো নিশ্চয়তা নাই। উদাহৰণস্বৰূপে ধৰক আজিকালি সমাজত চলি থকা দুৰ্নীতিৰ কথা। দুৰ্নীতিত বেছিভাগ মানুহেই লিপ্ত আছে বুলি আমিও জানো দুৰ্নীতি কৰা উচিত? উত্তৰটো আপুনি জানেই। বেছিভাগ লোকেই ঈশ্বৰক প্ৰকৃত অৰ্থত ভয় ভক্তি নকৰে, বিশ্বাসো নকৰে, কিন্তু আমি জানো তেনে কৰা উচিত। তেনেদৰে অনেক উদাহৰণ দিব পাৰি। মুঠতে খ্ৰীষ্টীয় বিশ্বাসীসকলক জগতৰ লগত মিলি নপৰি নিজৰ সৎ স্বভাৱ, নিজৰ বিশ্বাসত দৃঢ় হৈ থাকি ঈশ্বৰৰ নামৰ গৌৰৱ কৰিবলৈ কোৱা হৈছে। এই কাম সহজ নহয়, কিন্তু এনেকুৱা জীৱন যাপন কৰিবলৈ ইচ্ছা কৰিলে সেই শক্তি, সেই সাহস, সেই ধৈৰ্য ঈশ্বৰেই যোগাব। ইয়াতে আৰু এটা গুৰুত্বপূৰ্ণ কথা আছে। আমাক বাৰু জগতৰ লগত মিলি নপৰিবলৈ কিয় কোৱা হৈছে? কাৰণ তেনে কৰিলেহে জগতে আমাক লক্ষ্য কৰিব আৰু আমাৰ কথালৈ মন কৰিব। আমিও যদি সকলোৰে নিচিনা একেধৰণৰ চিন্তা চৰ্চা কৰোঁ, আমাৰ জীৱনো যদি সকলোৰে নিচিনা জীৱন হয়, তেন্তে আমাৰ মাজত আনে কিবা নতুন কথা, কিবা আকৰ্ষণীয় কথা জানো বিচাৰি পাব? প্ৰভু যীশুখ্ৰীষ্টৰ বাণী যে বেলেগ, সেই কথা প্ৰমাণ হ'ব যদিহে আমাৰ জীৱন ধাৰণৰ প্ৰণালী, আমাৰ স্বভাৱ চৰিত্ৰ আনতকৈ বেলেগ হয়। সেইকাৰণে আমাক কোৱা হৈছে, তোমালোক জগতৰ অনুৰূপ নহবা। প্ৰথম শতিকাৰ খ্ৰীষ্টীয় বিশ্বাসীসকলক আন মানুহবোৰে বিশেষভাৱে লক্ষ্য কৰিছিল, কাৰণ তেওঁলোকৰ জীৱন আনতকৈ বেলেগ আছিল। আৰু সেইকাৰণেই মাত্ৰ বাৰজন শিষ্যৰ পৰা বাঢ়ি বাঢ়ি আহি ইমান লাখ লাখ কোটি কোটি খ্ৰীষ্টৰ শিষ্য হ'লগৈ। এলিয়া ভাওবাদীও আন লোকবিলাকতকৈ বেলেগ আছিল। তেওঁক মানুহবোৰে বিশেষ দৃষ্টিৰে চাইছিল আৰু ঈশ্বৰেও তেওঁক বিশেষভাৱে ব্যৱহাৰ কৰিছিল। ইয়াত আমি দেখিলোঁ যে ৰজাই এলিয়া ভাওবাদীক ধৰি আনিবলৈ এটা পঞ্চাছজনীয়া সৈন্যদল পঠিয়াইছিল দলপতিৰে সৈতে, এজন মানুহ ধৰিবলৈ পঞ্চাছজন সৈন্য। তাৰ পৰাই আমি বুজি পাওঁ যে এলিয়াক আন মানুহে কিমান গুৰুত্ব দিছিল। সেই দলপতিজনে এলিয়াক হুকুম দিলে, হে ঈশ্বৰৰ মানুহ, ৰজাৰ হুকুম, নামি আহা। ইয়াতে অলপ ঠাট্টা, অলপ তাচ্ছিল্যৰ ভাবো লুকাই থকা যেন লাগে। আৰু তাৰ প্ৰতিফল সেই দলপতিজনে লগে লগে পালে। স্বৰ্গৰ পৰা অগ্নি বৰশী সেই পঞ্চাছজন সৈন্যৰ সৈতে দলপতিজনকো পুৰি ভস্ম কৰিলে। 11:12 পাছে ৰজাই আকৌ পঞ্চাছজন সেনাৰে সৈতে আৰু এজন পঞ্চাছৰ সেনাপতিক তেওঁৰ ওচৰলৈ পঠালে। তাতে তেওঁক ক'লে, হে ঈশ্বৰৰ মানুহ, ৰজাৰ হুকুম, বেগাই নামি আহা। তাতে এলিয়াই উত্তৰ কৰি তেওঁক ক'লে, যদি মই ঈশ্বৰৰ মানুহ হওঁ, তেন্তে আকাশৰ পৰা অগ্নি নামি তোমাক আৰু তোমাৰ পঞ্চাছজন সেনাক গ্ৰাস কৰক। তেতিয়া আকাশৰ পৰা ঈশ্বৰৰ অগ্নি নামি তেওঁক আৰু তেওঁৰ পঞ্চাছজন সেনাক গ্ৰাস কৰিলে। তাৰ পাছত আন এটা পঞ্চাছজনীয়া দলে এলিয়া ভাৱবাদীক ধৰি আনিবলৈ গ'ল, কিন্তু একেই দশা হ'ল। 13:14 পাছে ৰজাই আকৌ আন পঞ্চাছজন সেনাৰ লগত তৃতীয় পঞ্চাছৰ সেনাপতিক পঠালে। তাতে সেই তৃতীয় পঞ্চাছৰ সেনাপতিয়ে উঠি গৈ এলিয়াৰ ওচৰ পাই তেওঁৰ আগত আঁঠু পাৰি বিনয় কৰি ক'লে, হে ঈশ্বৰৰ লোক, মই আপোনাক বিনয় কৰোঁ, মোৰ প্ৰাণ আৰু আপোনাৰ এই পঞ্চাছজন দাসৰো প্ৰাণ আপোনাৰ সাক্ষাতে বহুমূল্য যেন হওক। চাওক, আগেয়ে অহা পঞ্চাছৰ সেনাপতি দুজনক আৰু তেওঁবিলাকৰ দুই পঞ্চাছ সেনাকো আকাশৰ পৰা অগ্নি নামি গ্ৰাস কৰি পেলালে, কিন্তু আপোনাৰ দৃষ্টিত এতিয়া মোৰ প্ৰাণ বহুমূল্য হওক। তাৰ পাছত ৰজাই যিজন সেনাপতিক পঠিয়ালে তেওঁ কিন্তু বেলেগ ধৰণৰ মানুহ আছিল। তেওঁ এলিয়াক আদেশ দিয়া নাছিল, কিন্তু অতি নম্ৰ হৈ এলিয়াৰ আগত অনুনয় বিনুনয়হে কৰিছে। 15:16 তাতে জিহুৱাৰ দূতে এলিয়াক ক'লে, তুমি ইয়াৰ লগত নামি যোৱা, ৰজালৈ ভয় নকৰিবা। পাছে এলিয়া উঠি তেওঁৰ লগত ৰজাৰ ওচৰলৈ নামি গ'ল আৰু তেওঁ ৰজাৰ আগত ক'লে, জিহুৱাই এই কথা কৈছে, কথা সুধিবলৈ ইছৰাইলৰ মাজত জানো ঈশ্বৰ নাই, যে তুমি ইক্ৰুণৰ দেৱতা বাল জবুৰৰ গুৰিলৈ কথা সুধিবলৈ দূত পঠাইছিলা, এই হেতুকে তুমি যি খাটত উঠি পৰি আছা তাৰ পৰা আৰু নানামিবা, কিন্তু অৱশ্যে মৰিবা। সেই পঞ্চাছ সৈন্যৰ সেনাপতিজনৰ একো হানি বিঘিনি নহ'ল। তেওঁক ৰজাই পঠিয়াইছিল এলিয়াক ধৰি নিবলৈ। ব্যক্তিগতভাৱে তেওঁ এলিয়াক একো অসন্মান দেখুওৱা নাছিল। ঈশ্বৰৰ দ্বাৰা এলিয়াক জনোৱা হ'ল যে এলিয়াই সেই সেনাপতিজনৰ লগত নামি যাব লাগে, একো ভয় কৰিব নালাগে। আৰু ৰজাৰ আগত গৈ এলিয়াই কোনো ভয় নকৰাকৈ স্পষ্টভাৱে জনাই দিলে যে ঈশ্বৰ জিহুৱাক অৱজ্ঞা কৰি অপদেৱতাৰ সেৱা পূজা কৰাৰ শাস্তিস্বৰূপে অহজীয়া ৰজাৰ মৃত্যু হ'ব, তেওঁৰ বেমাৰ আৰু ভাল নহয়। ইয়াতে এটা কথা কল্পনা কৰি চাওকচোন, এলিয়া গৈছিল অকলে। তেওঁ ৰজাৰ ওচৰত থিয় হোৱা অৱস্থাত তেওঁ আছিল ৰজাৰ সৈন্য সামন্তৰ মাজত অকলে। ৰজাই ইচ্ছা কৰিলে তেওঁক লগে লগে বধ কৰোৱাব পাৰে, তথাপি এলিয়াই একো ভয় কৰা নাই আৰু ৰজাৰ মৃত্যু হ'ব বুলি জনাই দিছে। এলিয়াই ইমান সাহস ক'ত পালে বাৰু? এলিয়াই সেই সাহস পাইছিল ঈশ্বৰৰ প্ৰতি থকা দৃঢ় বিশ্বাসৰ কাৰণে। স্বৰ্গদূতে এলিয়াক নিৰ্ভয় দান কৰিছিল আৰু ৰজাৰ আগত এই কথা জনাবলৈ কৈছিল। এলিয়াই সেই নিৰ্ভয় বাণীৰ ওপৰত বিশ্বাস কৰিছিল। ঈশ্বৰে তেওঁক সকলো বিপদৰ পৰা ৰক্ষা কৰিব পাৰিব বুলি এলিয়াই জানিছিল। 17:18 পাছে এলিয়াই কোৱা জিহুৱাৰ বাক্য অনুসাৰে তেওঁ মৰিল। তাতে তেওঁৰ পুত্ৰ নথকাত জিহুদাৰ ৰজা জিহুচাফতৰ পুত্ৰ জিহুৰামৰ ৰাজত্বৰ দ্বিতীয় বছৰত জিহুৰাম তেওঁৰ পদত ৰজা হ'ল। অহজিয়াৰ কৰ্মৰ অৱশিষ্ট বৃত্তান্ত ইছৰাইলৰ ৰজাবিলাকৰ ইতিহাস পুস্তকখনত জানো লিখা নাই। এলিয়াৰ যোগেদি ঈশ্বৰে যি কথা জনাই দিছিল সেই কথা আখৰে আখৰে ফলিয়ালে। এলিয়া যে প্ৰকৃত ভাৱবাদী, প্ৰকৃততে ঈশ্বৰৰ লোক, সেই কথা ঈশ্বৰে প্ৰমাণ কৰিলে। অহজিয়া ৰজাৰ মৃত্যু হ'ল, তেওঁৰ কোনো পুতেক নাছিল, গতিকে জিহুৰাম ৰজা হ'ল। এনেদৰে উমৰি আৰু আহবৰ বংশৰ ৰাজত্বৰ সামৰণি পৰিল। প্ৰিয় শ্ৰোতা, এলিয়াই ঈশ্বৰৰ কথা বিশ্বাস কৰিছিল বুলি প্ৰমাণ কৰি দেখুৱাইছিল নিজৰ কাৰ্যেৰে। ঈশ্বৰক বিশ্বাস কৰাৰ কাৰণেই তেওঁ মৃত্যুৰ ভয় থকা ঠাইলৈকো আগবাঢ়ি যাবলৈ ভয় কৰা নাছিল। ইয়াকে কয় বিশ্বাসক কাৰ্যৰ দ্বাৰা প্ৰমাণ কৰি দিয়া বুলি। আমাক বাইবেলত বাৰে বাৰে কোৱা হৈছে যে আমি প্ৰভু যীশুক বিশ্বাস কৰিলে পৰিত্ৰাণ লাভ কৰোঁ, কিন্তু এই বিশ্বাস কি? প্ৰভু যীশুখ্ৰীষ্টৰ বিষয়ে আমি সকলো কথা বিশ্বাস কৰিব পাৰোঁ। তেওঁ আমাৰ পাপৰ প্ৰায়চিত্ত কৰিবলৈ ক্ৰুচত নিজৰ প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠা বুলি আমি বিশ্বাস কৰিব পাৰোঁ। তেওঁক বিশ্বাস কৰিলে আমি পৰিত্ৰাণ পাওঁ বুলিও আমি বিশ্বাস কৰিব পাৰোঁ। কিন্তু সেই বিশ্বাসৰ প্ৰমাণ কি? সেই বিশ্বাসৰ প্ৰমাণ আমি দিব লাগিব প্ৰভু যীশুক আমাৰ নিজৰ ব্যক্তিগত ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি, আমাৰ হৃদয়লৈ তেওঁক আহ্বান কৰি। আমাৰ জীৱন তেওঁৰ হাততেই শুধাই দিয়াৰ দ্বাৰাহে। যেতিয়ালৈকে আমি সেই কাম নকৰোঁ তেতিয়ালৈকে আমি প্ৰভু যীশুক বিশ্বাস কৰা বুলি আচলতে ক'ব নোৱাৰোঁ। বাইবেলত লিখিছে, ঈশ্বৰ এজনা বুলি তুমি বিশ্বাস কৰিছা, ভাল কৰিছা, ভূতবোৰেও বিশ্বাস কৰে আৰু ভয়ত চিঞৰে। কিন্তু হে ভুদা মানুহ, বিনা কৰ্মেৰে বিশ্বাস যে ব্যৰ্থ, ইয়াক তুমি জানিবলৈ ইচ্ছা কৰানে? যাকোব 2:19-20 এৰা প্ৰিয় শ্ৰোতা, আমাৰ বিশ্বাস প্ৰকৃত বিশ্বাস বুলি প্ৰমাণিত হয় আমাৰ কৰ্মৰ যোগেদিহে। প্ৰিয় শ্ৰোতা, আপোনাক ব্যক্তিগতভাৱে সুধিব খুজিছোঁ, আপুনি প্ৰভু যীশুখ্ৰীষ্টক বিশ্বাস কৰেনে? যদি আপুনি প্ৰভু যীশুখ্ৰীষ্টক বিশ্বাস কৰে, তাৰ প্ৰমাণ আপুনি বাৰু কাৰ্যৰ মাজেৰে দিছেনে? তেওঁক আপোনাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছেনে? তেওঁতেই আপোনাৰ জীৱন গতাই দিছেনে? এই প্ৰশ্নৰ উত্তৰ আপুনি নিজকে প্ৰশ্ন কৰিলেই পাব। এবাৰ নিজকে সুধি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
শান্তি ৰাখ। সংগত তেওঁ দূৰ হয়, ভয়ৰো তেওঁ স্থান নাই, দুখৰ ছায়া